বাতৰি পঢ়িছো যদুমণি শইকীয়াই। এতিয়া প্ৰধান বাতৰিসমূহ। জ্যেষ্ঠ বিজেপি নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কেৰালাত দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে কেইবাখনো প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিব। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কৈছে যে দেশত সংৰক্ষণ ব্যৱস্থা সদায় থাকিব আৰু তেওঁৰ দলে কাকো এই ব্যৱস্থা ধবংস কৰাৰ অনুমতি নিদিয়ে। কাৰ্গিস্তানৰ বিছকেকত অনুষ্ঠিত ছিনিয়ৰ এছিয়ান মল্লযুঁজ প্ৰতিযোগিতাত ভাৰতীয় মহিলা মল্লযুঁজাৰুৰ দলটোৱে দুটা ৰূপ আৰু দুটা ব্ৰঞ্জৰ পদক লাভ কৰিছে। আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত কালি কলকাতা নাইট ৰাইডাৰ্ছে লক্ষ্ণৌ ছুপাৰ জায়েণ্টছক 8 উইকেটত পৰাস্ত কৰাৰ বিপৰীতে চেন্নাই ছুপাৰ কিংছে মুম্বাই ইণ্ডিয়ানছক 20 ৰাণত পৰাজিত কৰে। এতিয়া শুনক বিতং বাতৰি। কেৰালাত দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহৰ নেতাসকলে পূৰ্ণগতিত নিৰ্বাচনী প্ৰচাৰ অব্যাহত ৰাখিছে। বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী যোৱা নিশা নিৰ্বাচনী প্ৰচাৰৰ বাবে কেৰালাৰ কোচিত উপস্থিত হয়। প্ৰধানমন্ত্ৰীয়ে আজি পুৱা আলাথুৰ সংৰক্ষিত সংসদীয় সমষ্টিৰ এন ডি এৰ প্ৰাৰ্থী ডঃ টি এন চাৰাচুৰৰ সমৰ্থনত চিৰুবাট্টানীত এখন জনসভাত ভাগ ল'ব। ইয়াৰ পাছত তেওঁ আট্টিংগলত দলৰ প্ৰাৰ্থী তথা বিদেশ পৰিক্ৰমা বিভাগৰ ৰাজ্যমন্ত্ৰী ভি মুৰুলীধৰণৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাব। বিয়লিৰ ভাগত তেওঁ নতুন দিল্লীলৈ উভতি যাব। কেন্দ্ৰীয় মন্ত্ৰী ৰাজনাথ সিঙেও অহা বৃহস্পতিবাৰে কেৰালাত প্ৰচাৰ অভিযানত অংশ ল'ব। ইফালে কংগ্ৰেছ নেতা তথা ৱায়ানাড লোকসভা সমষ্টিৰ প্ৰাৰ্থী ৰাহুল গান্ধীয়ে আজি আৰু কাইলৈ কেৰালাত প্ৰচাৰ অভিযান চলাব। কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে আৰু সাধাৰণ সচিব প্ৰিয়ংকা গান্ধীয়ে ক্ৰমে 20 আৰু 22 এপ্ৰিলত ৰাজ্যখনত নিৰ্বাচনী প্ৰচাৰত অংশ ল'ব। চি পি আই এমৰ সাধাৰণ সচিব সীতাৰাম য়েচুৰীয়ে আজি কাছাৰগড় আৰু কুন্নুৰ সমষ্টিত প্ৰচাৰ অভিযানত অংশগ্ৰহণ কৰিব। কেন্দ্ৰীয় মন্ত্ৰী তথা জ্যেষ্ঠ বিজেপি নেতা অমিত শ্বাহে কৈছে যে দেশত সংৰক্ষণ ব্যৱস্থা সদায় থাকিব আৰু তেওঁৰ দলে কাকো এই ব্যৱস্থা ধবংস কৰাৰ অনুমতি নিদিয়ে। মহাৰাট্টৰ ভাণ্ডাৰা জিলাৰ চাকলিত মহামিত্ৰজোঁটৰ প্ৰাৰ্থীৰ সমৰ্থনত এখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি বিজেপিৰ জ্যেষ্ঠ নেতাগৰাকীয়ে এইদৰে কয়। তেওঁ উল্লেখ কৰে যে দলে সাংস্কৃতিক নীতি নিয়মসমূহ পুনৰুজ্জীৱিত কৰা, সন্ত্ৰাসবাদ ৰোধ কৰা তথা নক্সালবাদক প্ৰায় অন্ত পেলোৱাৰ বাবে কাম কৰি আছে। তদুপৰি চৰকাৰে কৃষক, মহিলা আৰু দৰিদ্ৰ লোকসকলৰ জীৱন ধাৰণৰ মান উন্নত কৰিছে বুলিও শ্ৰীশ্বাহে লগতে উল্লেখ কৰে। তেওঁ জনসাধাৰণক উন্নয়নৰ এই পৰিক্ৰমা অব্যাহত ৰাখিবৰ বাবে বিজেপিৰ প্ৰাৰ্থীগৰাকীৰ জয় নিশ্চিত কৰিবলৈ ভোটদাতাসকলৰ প্ৰতি আহান জনায়। আনহাতে মহাৰাট্টৰ উপ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নৱিছে কয় যে মহাজোঁটিৰ এই সমন্বয় হৈছে বহুল উন্নয়নৰ সমন্বয় আৰু ইয়াৰ ভিতৰত সকলো সামাজিক বিষয় অন্তৰ্ভুক্ত হৈ আছে। কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গেই বিজেপিক তীৱ সমালোচনা কৰি কৈছে যে বিজেপিয়ে কংগ্ৰেছক দুৰ্নীতিৰ বাবে দোষাৰোপ কৰি থকাৰ সময়তে দলটোৰ 23গৰাকীকৈ প্ৰাক্তন সদস্য দুৰ্নীতিত অভিযুক্ত হৈছে। কালি নাগপুৰৰ গালিবৰ চকত অনুষ্ঠিত এখন নিৰ্বাচনী প্ৰচাৰ সভাত ভাষণ দি তেওঁ কয় যে বিজেপিৰ নেতাসকলে দেশবাসীক সকলো সময়তে কেৱল মিছা প্ৰতিশ্ৰুতি দি আহিছে। নিবনুৱা যুৱক যুৱতীৰ বাবে চাকৰি নাই, জিডিপি ক্ৰমাৎ নিম্নগামী হৈ গৈ আছে। বিজেপিয়ে প্ৰতিশ্ৰুতি দিয়া অনুসৰি ছুইছ বেংকৰ ধন ঘূৰাই নানিলে। কংগ্ৰেছৰ শীৰ্ষ নেতাগৰাকীয়ে দেশৰ দৰিদ্ৰ লোকসকলক পৰ্যাপ্ত ঘৰ প্ৰদান নকৰাৰ বাবেও চৰকাৰক তীৱ সমালোচনা কৰে। হাৰিয়ানাৰ মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ আগৰৱালাই জনোৱা মতে ৰাজ্যখনত এতিয়ালৈকে বিভাগটোৱে চি ভিজিল এপৰ জৰিয়তে 1666টা অভিযোগ লাভ কৰিছে। এই অভিযোগসমূহৰ ভিতৰত 1383টা অভিযোগ বৈধ হিচাপে বিবেচিত হৈছে আৰু অভিযোগসমূহৰ বিৰুদ্ধে নিয়ম অনুসৰি ব্যৱস্থা গ্ৰহণ কৰি সমাধান কৰা হৈছে। ইয়াৰ ভিতৰত আম্বালা জিলাত লাভ কৰা সৰ্বাধিক 348টা অভিযোগ ইতিমধ্যে সমাধান কৰা হৈছে। একেদৰে ৰাজ্যখনৰ ৰেৱাৰীত জিলাৰ পৰা লাভ কৰা সৰ্বনিম্ন 6টা অভিযোগ নিষ্পত্তি কৰা হৈছে। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা।
আপোনাৰ ভোট, আপোনাৰ কণ্ঠ। ভোটৰ শক্তিৰে নিৰ্মাণ কৰক সুস্থ গণতন্ত্ৰ। লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ত অহা 19 এপ্ৰিলত পুৱা 7 বজাৰ পৰা বিয়লি 5 বজাৰ ভিতৰত কাজিৰঙা, শোণিতপুৰ, লখিমপুৰ, ডিব্ৰুগড় আৰু যোৰহাটত হ'বলগীয়া ভোটগ্ৰহণত গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰি শক্তিশালী গণতন্ত্ৰৰ অংশীদাৰ হওক।
ইণ্ডোনেছিয়াৰ দক্ষিণ সুলাৱেছি প্ৰদেশৰ টানা টুৰাজা জিলাত কালি ভূমিস্খলনৰ ফলত কমেও 15জন লোকৰ মৃত্যু হয়। স্থানীয় কৰ্তৃপক্ষই জনোৱা মতে অঞ্চলটোত কেইবাজনো ব্যক্তি এতিয়া অসন্ধানহীন হৈ আছে। উদ্ধাৰকাৰী বাহিনীয়ে এটি শিশুকে ধৰি দুজন লোকক ধবংসস্তূপৰ মাজৰ পৰা উদ্ধাৰ কৰাৰ বিপৰীতে আৰক্ষী সেনা তথা স্বেচ্ছাসেৱকসকলে নিৰুদ্দিষ্ট লোককেইজনৰ সন্ধানত উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে। প্ৰতিকূল বতৰ তথা যোগাযোগ ব্যৱস্থাৰ ব্যাহতৰ বাবে উদ্ধাৰ অভিযানত জটিলতাৰ সৃষ্টি হৈছে বুলি কৰ্তৃপক্ষই প্ৰকাশ কৰিছে। উল্লেখযোগ্য যে তানাতুৰাজা জিলা আৰু ইয়াৰ কাষৰীয়া অঞ্চলসমূহত বিগত এসপ্তাহজুৰি প্ৰবল বৃষ্টিপাত হৈ আছিল। দেশখনৰ সুমাত্ৰা দ্বীপত যোৱা মাহত আকস্মিক বান আৰু ভূমিস্খলনৰ ফলত নিৰুদ্দিষ্ট হোৱা কমেও 30 জন লোক এতিয়াও সন্ধানহীন হৈ আছে। সমগ্ৰ দেশৰ 2,50,000তকৈ অধিক তীৰ্থযাত্ৰীয়ে নৱৰাত্ৰিৰ পৰা বৰ্তমানলৈকে বৈষ্ণদেৱী পবিত্ৰ গুহা দৰ্শন কৰিছে। পুণ্য তীৰ্থ সমিতিৰ এগৰাকী বিষয়াই প্ৰকাশ কৰা মতে নৱমী পৰ্যন্ত দৰ্শনাৰ্থীৰ ভিৰ অব্যাহত থাকিব। পুণ্যতীৰ্থ সমিতিয়ে দৰ্শনাৰ্থীৰ ভিৰৰ প্ৰতি লক্ষ্য ৰাখি বৈষ্ণদেৱীৰ 3খন প্ৰৱেশ দ্বাৰ মুকলি কৰি দিছে বুলি বিষয়াগৰাকীয়ে প্ৰকাশ কৰে। উল্লেখযোগ্য যে প্ৰতিদিনে এই পুণ্যতীৰ্থত সেৱা আগবঢ়োৱাৰ বাবে 40,000ৰ পৰা 50,000 তীৰ্থযাত্ৰী কাটৰাত উপস্থিত হৈছে। কাৰ্গিস্তানৰ বিছকেকত অনুষ্ঠিত ছিনিয়ৰ এছিয়ান মল্লযুঁজ প্ৰতিযোগিতাত ভাৰতীয় মহিলা মল্লযুঁজাৰুৰ দলটোৱে 2টা ৰূপৰ আৰু 2টা ব্ৰঞ্জৰ পদক লাভ কৰিছে। কালি অনুষ্ঠিত মহিলাৰ 72 কেজি শাখাৰ এখন খেলত ভাৰতৰ হৰ্ষিতা চীনৰ কুয়ান জিয়াঙৰ হাতত 2-5 ফলাফলত পৰাস্ত হোৱাৰ বিপৰীতে অঞ্জু পাংহাল 53 কেজি শাখাত উত্তৰ কোৰিয়াৰ জিং হিয়াং কিমৰ হাতত 0-10 ফলাফলত পৰাজিত হৈ ৰূপৰ পদকতে সন্তুষ্ট থাকিবলগীয়া হয়। ইয়াৰ বিপৰীতে মহিলাৰ 65 কেজি শাখাত ভাৰতৰ অন্তিম পাংহালে দক্ষিণ কোৰিয়াৰ শ্বু বিন কিমক পৰাস্ত কৰি ব্ৰঞ্জৰ পদক লাভ কৰে। সমান্তৰালকৈ মহিলাৰ 62 কেজি শাখাত মনীষা ভানোৱালাই হাংগেৰীৰ এৰিয়ান জেৰালিন কাৰ্পিয়ক পৰাস্ত কৰি ব্ৰঞ্জৰ পদক হস্তগত কৰে। আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত কলকাতাৰ ইডেন গাৰ্ডেন্সত অনুষ্ঠিত এখন খেলত কালি কলকাতা নাইট ৰাইডাৰ্ছে লক্ষ্ণৌ ছুপাৰ জায়েণ্টছক 8 উইকেটত পৰাস্ত কৰে। লক্ষ্ণৌ ছুপাৰ জায়েণ্টছে প্ৰথমে বেট ধৰি নিৰ্ধাৰিত 20 অভাৰত 7 উইকেটৰ বিনিময়ত 161 ৰান সংগ্ৰহ কৰে। দলটোৰ হৈ নিকোলাছ পুৰাণে 45 ৰান কৰাৰ লগতে কে এল ৰাহুলে 39 ৰান কৰে। প্ৰত্যুত্তৰত কলকাতা নাইট ৰাইডাৰ্ছে 15 অভাৰ 4টা বলত বিজয় লক্ষ্যত উপনীত হয়। দলটোৰ হৈ ফিলিপ চল্টে 89 ৰান কৰি আউট নোহোৱাকৈ থাকে। চল্টক প্লেয়াৰ অব দ্য মেচ হিচাপে ঘোষণা কৰা হয়। ইপিনে মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত অনুষ্ঠিত প্ৰতিযোগিতাৰ দ্বিতীয়খন খেলত চেন্নাই ছুপাৰ কিংছে মুম্বাই ইণ্ডিয়ানছক 20 ৰানত পৰাজিত কৰে। মুম্বাই ইণ্ডিয়ানছে 206 ৰানৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি নিৰ্ধাৰিত 20 অভাৰত 6টা উইকেট হেৰুৱাই 186 ৰানহে কৰিবলৈ সমৰ্থ হয়। দলটোৰ হৈ ৰোহিত শৰ্মাই 105 ৰান কৰি অপৰাজিত হৈ থাকে। চেন্নাই মেথিছা পাথিৰানাই 4টা উইকেট দখল কৰাৰ লগতে তুষাৰ দেশপাণ্ডে আৰু মুস্তাফিজুৰ ৰহমানে 1টাকৈ উইকেট লাভ কৰে। আনহাতে চেন্নাই ছুপাৰ কিংছে প্ৰথমে বেট ধৰি নিৰ্ধাৰিত অভাৰত 4টা উইকেট হেৰুৱাই 206 ৰান সংগ্ৰহ কৰে। চেন্নাইৰ হৈ ঋতুৰাজ গাইকোৱাডে 69, শিৱম ডুবে 64 আৰু ৰশ্বিন ৰবীন্দ্ৰই 21 ৰান কৰে। মেথিছা পাথিৰানাক প্লেয়াৰ অব দ্য মেচ হিচাপে ঘোষণা কৰা হয়। ইয়াৰ পূৰ্বে মুম্বাই ইণ্ডিয়ানছে টছত জিকি প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লয়। প্ৰতিযোগিতাত আজি চেন্নাইৰ এম চিন্নস্বামী ষ্টেডিয়ামত হ'বলগীয়া খেলখনত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত অনুষ্ঠিত হ'ব। ব্ৰাজিলৰ ৰিঅ ডি জেনেৰিঅত অনুষ্ঠিত আই এছ এছ এফ অলিম্পিকৰ যোগ্যতা নিৰ্ণয়কাৰী প্ৰতিযোগিতাৰ কালি অনুষ্ঠিত এখন খেলত মহিলাৰ 10 মিটাৰ এয়াৰ পিষ্টল শাখাত ভাৰতৰ পালাক গুলিয়াই ব্ৰঞ্জৰ পদক লাভ কৰে। বৰ্তমানৰ এছিয়ান চেম্পিয়নগৰাকীয়ে এই জয়েৰে পেৰিছ অলিম্পিকৰ বাবেও যোগ্যতা অৰ্জন কৰে। পালাকে 217.6 পইণ্ট সংগ্ৰহ কৰি ফাইনেলত 3য় স্থান লাভ কৰে। এই প্ৰতিযোগিতাত আৰ্মেনিয়াৰ এলমিৰা কাৰাপেটিয়ানে সোণৰ পদক লাভ কৰাৰ বিপৰীতে থাইলেণ্ডৰ কামানলাক ছায়েন্সাই ৰূপৰ পদক লাভ কৰে। আন এগৰাকী ভাৰতীয় খেলুৱৈ ছাইনিয়াম চুৰুচিয়ে 176.7 পইণ্টেৰে 5ম স্থান লাভ কৰে যদিও অলিম্পিকত খেলাৰ যোগ্যতা অৰ্জন নকৰিলে। উল্লেখযোগ্য যে এই পৰ্যন্ত 20 গৰাকী ভাৰতীয় শ্বুটাৰে আগন্তুক পেৰিছ অলিম্পিকৰ বাবে যোগ্যতা অৰ্জন কৰিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। জ্যেষ্ঠ বিজেপি নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কেৰালাত দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে কেইবাখনো প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিব। কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহে কৈছে যে দেশত সংৰক্ষণ ব্যৱস্থা সদায় থাকিব আৰু তেওঁৰ দলে কাকো এই ব্যৱস্থা ধবংস কৰাৰ অনুমতি নিদিয়ে। কাৰ্গিস্তানৰ বিছকেকত অনুষ্ঠিত ছিনিয়ৰ এছিয়ান মল্লযুঁজ প্ৰতিযোগিতাত ভাৰতীয় মহিলা মল্লযুঁজাৰুৰ দলটোৱে 2টা ৰূপ আৰু 2টা ব্ৰঞ্জৰ পদক লাভ কৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল।